আকাশবাণী বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কোৱাড ৰাষ্ট্ৰগোষ্ঠী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুস্থিৰতা, প্ৰগতি আৰু সমৃদ্ধিৰ গুৰুত্বপূৰ্ণ শক্তিৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2024 বৰ্ষ ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। দিল্লীত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক গতিবিধি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপান্দেহীৰ চলঝণ্ডিত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে আৰু দিল্লী এছ জি পাইপাৰ্ছ আজি নিশা ৰুৰকেল্লাত হ'বলগীয়া হকী ইণ্ডিয়া লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ টুফানছৰ সন্মুখীন হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কোৱাড ৰাষ্ট্ৰগোষ্ঠী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুস্থিৰতা, প্ৰগতি আৰু সমৃদ্ধিৰ গুৰুত্বপূৰ্ণ শক্তিৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। ডঃ জয়শংকৰে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱাং, জাপানৰ বিদেশ মন্ত্ৰী তাকেশি ইৱাই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিংকেনৰ সৈতে অঞ্চলটোৰ আৱশ্যকতা পূৰণ কৰাৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। কোৱাডৰ 20 সংখ্যক বাৰ্ষিকী উপলক্ষে জাৰি কৰা ৰাষ্ট্ৰগোষ্ঠীটোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ এটা যুটীয়া বিবৃতিত বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে জৰুৰীকালীন ব্যৱস্থাৰ বাবে আৰম্ভ কৰা কোৱাড ৰাষ্ট্ৰগোষ্ঠী পূৰ্ণাংগ সহযোগিতালৈ ৰূপান্তৰিত হৈছে বুলি প্ৰকাশ কৰা হৈছে। বিবৃতিটোত লগতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহে এতিয়া ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে কাম কৰিব বুলিও উল্লেখ কৰা হৈছে। কোৱাডৰ সদস্য ৰাষ্ট্ৰসমূহে জলবায়ু পৰিৱৰ্তন, কৰ্কট ৰোগ আৰু অন্যান্য মহামাৰী প্ৰতিৰোধৰ প্ৰচেষ্টাৰ পৰা গুণগত আন্তঃগাঁথনি নিৰ্মাণ, সন্ত্ৰাসবাদ প্ৰতিহতকৰণৰ প্ৰয়াস, চাইবাৰ সুৰক্ষা আদি প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে কাম কৰি আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। তদুপৰি ছুনামিত ক্ষতিগ্ৰস্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ লাখ লাখ লোকলৈ এই ৰাষ্ট্ৰগোষ্ঠীৰ 40,000ৰো অধিক জৰুৰীকালীন সাহায্য দল আৰু অন্যান্য অংশীদাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। 2004 চনত ভাৰত মহাসাগৰত হোৱা ভূমিকম্প আৰু ছুনামিত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক লৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠী গঠন কৰা হৈছিল। কেন্দ্ৰীয় পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে 2024 বৰ্ষ ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ সিঙে কয় যে বছৰটোত এক্সপছেটৰ উৎক্ষেপণৰে আৰম্ভ হয় আৰু পাছত আদিত্য L1 অভিযানকো নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰা হয়। ইয়াৰ পাছত আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় আৰু কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পেডেক্স সম্পৰীক্ষা আৰম্ভ কৰে। বছৰটোত গগনযান অভিযানৰ বাবেও কেইবাটাও পৰীক্ষা সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে স্পেডেক্স সম্পৰীক্ষা ডকিং প্ৰণালীৰ ক্ষেত্ৰত দেশে কৰা প্ৰথম সম্পৰীক্ষাসমূহৰ অন্যতম। গগনযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰ কাৰ্যসূচী পৰৱৰ্তী পৰ্যায়ত ডকিং প্ৰণালী ব্যৱহাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ মন্ত্ৰ অনুসৰি এই অভিযান হাতত লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে স্পেডেক্স অভিযানত সফলতাৰে দেশত পুনৰাই গৌৰৱান্বিত কৰাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ শলাগ লয়। দিল্লীত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক গতিবিধি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লী বিজেপিয়ে আম আদমী পাৰ্টী চৰকাৰৰ দিনত মহানগৰীখনক দুৰ্নীতি আৰু অপশাসনে চানি ধৰা বুলি অভিযোগ তুলি ঠায়ে ঠায়ে পোষ্টাৰ লগাই শাসকীয় দলটোক সমালোচনা কৰিছে। এনেদৰে বায়ু প্ৰদূষণ, চিকিৎসা আৰু পানীৰ সমস্যাকে ধৰি ভালেমান বিষয়ক লৈ শাসকীয় দলটোৰ বিৰুদ্ধে বিজেপি সৰব হৈ পৰা দেখা গৈছে। আনহাতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এটা নিৰ্দেশনাক লৈ আম আদমী পাৰ্টীক কঠোৰ সমালোচনা কৰে। শিশুৰ অংশগ্ৰহণেৰে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আতিশিয়ে চলোৱা ৰাজনৈতিক প্ৰচাৰ অভিযান সামাজিক মাধ্যম এক্সৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে আয়োগে দিয়া নিৰ্দেশক লৈ দলীয় মুখপাত্ৰগৰাকী শাসকীয় দলটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে। আপৰ নেতৃবৰ্গই তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে শিশুসকলক ব্যৱহাৰ কৰা বুলি শ্ৰীভাটিয়াই নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত অভিযোগ কৰে। নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপান্দেহীৰ চালজান্দিত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে। এই যুটীয়া সামৰিক অনুশীলনত অৰণ্য যুদ্ধ, কঠিন ভৌগোলিক অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ লগতে অন্যান্য বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। দুসপ্তাহজোৰা এই সামৰিক অনুশীলনত ভাৰতীয় স্থলসেনাৰ একাদশ গোৰ্খা ৰাইফল আৰু নেপালী সেনাৰ শ্ৰী জাং বেটেলিয়নে অংশগ্ৰহণ কৰিছে। এই যুটীয়া সামৰিক অনুশীলনৰ দ্বাৰা ভাৰত আৰু নেপালৰ মাজৰ ব্যৱসায়িক সহযোগিতা, বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু আস্থা বৃদ্ধি হোৱাৰ লগতে সাংস্কৃতিক সম্পৰ্ক অধিক প্ৰসাৰিত হ'ব বুলি প্ৰকাশ কৰা হৈছে। এই যুটীয়া অনুশীলনৰ সপ্তদশ সংস্কৰণ যোৱা বছৰ পিথোৰাগড়ত অনুষ্ঠিত হৈছিল। এতিয়ালৈ যুটীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নেপালৰ সৈনিকৰ সংখ্যা 4,215 জনৰ বিপৰীতে ভাৰতীয় সৈনিকৰ সংখ্যা 4,442। এই যুটীয়া অনুশীলন 2010 চনত আৰম্ভ হৈছিল। অসম চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত ৰাজ্যখনৰ ৰাজধানী মহানগৰ গুৱাহাটীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উচৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এক্সেলেটৰৰ সুবিধা ৰখা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱাৰ ভাগত এই পদসেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি শান্তিস্থলত নিৰ্মাণ কৰা বৰদলৈদেৱৰ আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ দাঁতিতে লাগি থকা এই শান্তিস্থলৰ পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে প্ৰায় 1,26,00,000 টকা ব্যয় কৰিছে। 2024 বৰ্ষত দেশৰ আইনী পৰিকাঠামোৰ আধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি তোলাৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন অথবা নতুন আইন প্ৰৱৰ্তন কৰা হয়। জাহাজ নিৰ্মাণ, বেংকিং, ৰেলৱে, বিমান পৰিবহণ আৰু অন্য ক্ষেত্ৰসমূহৰ সুদৃঢ়কৰণৰ বাবে এই সংস্কাৰ সাধন কৰা হয়। 2024 বৰ্ষত আওপুৰণি আইনৰ ঠাইত ভালেমান নতুন বিধেয়ক গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত নতুন ভাৰতীয় ফৌজদাৰী আইন অন্যতম। সমগ্ৰ বিশ্ববাসীয়ে আজি স্থানীয় সংস্কৃতি আৰু পৰম্পৰাগত ৰীতি অনুসৰি পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে। 2025 বৰ্ষক আদৰিবলৈ সাজু হোৱা বিশ্বৰ ডাঙৰ চহৰসমূহৰ ভিতৰত নিউজিলেণ্ড অকলেণ্ড অন্যতম, কিয়নো সহস্ৰাধিক জনগণে প্ৰদৰ্শন কৰা আইকনিক স্কাই টাৱাৰত আয়োজিত ৰং বিৰঙী পোহৰে নিশাৰ আকাশ আলোকময় কৰি তুলিব। এই কাৰ্যত সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে অংশগ্ৰহণৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে লেণ্ডমাৰ্ক হাৰ্বাৰ ব্ৰিজ আৰু অপেৰা হাউচত আতচবাজী প্ৰদৰ্শনৰ যোগেদি অষ্ট্ৰেলিয়া আৰু ছিডনীবাসীয়েও নৱবৰ্ষক আদৰণি জনাব। একেদৰে ইণ্ডোনেছিয়াৰ বালি, ছিংগাপুৰৰ মেৰিনা বে, ডুবাইৰ বুৰ্জ খালিফা, নিউয়ৰ্কৰ টাইম স্কোৱাৰত আতচবাজী প্ৰদৰ্শনেৰে অগণন লোকে বছৰৰ প্ৰথম দিনটো উদযাপন কৰিব। অসমতো জনসাধাৰণে সংগীত, সমূহীয়া ভোজ আদিৰে ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। দিল্লী এছ জি পাইপাৰ্ছ আজি নিশা ৰুৰকেল্লাত হ'বলগীয়া হকী ইণ্ডিয়া লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ টুফানছৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:15 আৰম্ভ হ'ব। যোৱা নিশা ইউ পি ৰুদ্ৰাছে প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন কালিং লেন্সাৰ্ছক 3-1 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কোৱাড ৰাষ্ট্ৰগোষ্ঠী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুস্থিৰতা, প্ৰগতি আৰু সমৃদ্ধিৰ গুৰুত্বপূৰ্ণ শক্তিৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে 2024 বৰ্ষ ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। দিল্লীত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক গতিবিধি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু দিল্লী এছ জি পাইপাৰ্ছ আজি নিশা ৰুৰকেল্লাত হ'বলগীয়া হকী ইণ্ডিয়া লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ টুফানছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত শুনিবলৈ পাব।